এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। যোৱা নিশা বিস্ফোৰণ সংঘটিত কোকৰাঝাৰ আৰু চালাকাটিৰ মাজৰ ৰেলপথছোৱাত পুনৰ ৰেল চলাচল আৰম্ভ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ ঘটনাস্থলী পৰিদৰ্শন। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বঙাইগাঁৱত আজি আত্মসহায়ক গোটৰ 20,308গৰাকী সদস্যক 10,000 টকাকৈ চেক বিতৰণ। জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে পদৌসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল। শিলচৰত ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তিক গ্ৰেপ্তাৰ। আৰু এডিলেডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ 2 উইকেটত জয়লাভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। কোকৰাঝাৰ আৰু চালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথত যোৱা নিশা বোমা বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত পথছোৱাৰে ৰেল চলাচল আজি পুনৰ আৰম্ভ হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ সবিশেষ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াৰ সৈতেও বৈঠকত মিলিত হয়। শ্ৰীসিঙে ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে ঘটনা সন্দৰ্ভত কিছু তথ্য লাভ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।
The suspected blast আছে, forensic team আহি আছে, plus ইমান forensic sample লব লাগে তো লোৱা হৈছে, কেইটামান lead পোৱা হৈছে, এতিয়া তদন্ত আৰম্ভ হৈছে, technical আৰু human দুটাই lead পোৱা হৈছে, so নিশ্চয় যে যিবিলাক কেনেকে কাম কৰিছে সেইবিলাকটো ধৰা পৰিব, কোনো কথা নাই। মই আহিছো, মই চালো, মোৰ আগত IG চাহাবে আহি পালে, SSP চাহাব তাতে আছিলে আগৰ পৰা, আমি সব মিটিং অলৰেডি কৰিছো। আগত কেনেকে তদন্ত কৰিব লাগে, কি কি লাইনত যাব লাগে, সেইটো বুজোৱা হৈছে। এতিয়া আমি ৱেইট কৰিম তদন্তৰ ৰিজাল্টটো ওলাব।
উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগৰ এই ৰেলপথছোৱাত যোৱা নিশা এটা শক্তিশালী IED বিস্ফোৰণৰ ফলত ৰেলপথছোৱাৰ প্ৰায় 3 ফুট ক্ষতিগ্ৰস্ত হয়। যুদ্ধকালীন ক্ষিপ্ৰতাৰে ৰেলপথছোৱা মেৰামতিৰ লগতে তন্ন তন্নকৈ সুৰক্ষা ব্যৱস্থা পৰীক্ষাৰ পাছত আজি পুনৰ এই পথেৰে সাময়িকভাৱে বন্ধ কৰা ৰেলসমূহৰ চলাচল আৰম্ভ হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সংক্ৰান্তত এজন লোকক অসম আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি প্ৰকাশ কৰে। পূব কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়েও আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বড়োলেণ্ডৰ শান্তি সম্প্ৰতি বিঘ্নিত কৰিব বিচৰা দুৰ্বৃত্তক শীঘ্ৰে চিনাক্ত কৰি উলিয়াবলৈ আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 20,308গৰাকী সদস্যক 10,000 টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এখন জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যোগীসকলৰ সবলীকৰণ আৰু ৰাজ্যৰ বিকাশত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ লৈছে। কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি বিভিন্ন ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে জীৱিকাৰ পথ প্ৰশস্ত কৰি আগবাঢ়ি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ 126টা সমষ্টিৰ প্ৰায় 40 লাখ আত্মসহায়ক গোটৰ 32 লাখৰো অধিক মহিলাই উদ্যমিতা পুঁজিৰ ধন লাভৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱা হয়। ন্যায় সমদলত অংশ লৈ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো অস্পষ্টতা থাকি যাব নোৱাৰিব। কাৰ গাফিলতিত কি ধৰণেৰে শিল্পীগৰাকীৰ মৃত্যু হল সেয়া অসমৰ ৰাইজে জানিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাই ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। SIT-য়ে দোষী সাৰি যাব নোৱাৰাকৈ সাক্ষ্য প্ৰমাণসহ এখন শক্তিশালী অভিযোগনামা দাখিল কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। নগাঁও জিলাতো সদৌসম ছাত্ৰ সন্থাৰ আহান মৰ্মে আজি ন্যায় সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি চৌকিডিঙি খেলপথাৰৰ শ্বহীদ ভৱনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় প্ৰদানৰ দাবীত ন্যায় সমদল উলিওৱা হয়। এই সমদলক সদৌসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে নেতৃত্ব দিয়ে। একেদৰে হোজাই জিলা ছাত্ৰ সন্থাৰ 300 কৰ্মীয়ে আজি জিলাখনত ন্যায় সমদল কৰে। ধেমাজি জিলাতো শ্বহীদ বেদীৰ বাকৰিৰ পৰা ধেমাজি নগৰৰ মাজেৰে সমদল উলিয়াই সহস্ৰাধিক আছুকৰ্মীয়ে শিল্পীগৰাকীক ন্যায়ৰ দাবী তোলে। তামোলপুৰত আজি সদৌসম ছাত্ৰ সন্থাৰ উদ্যোগত ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবীত সমদলত অংশ লয়। বজালী জিলাতো আজি সদৌসম ছাত্ৰ সন্থাই ন্যায় সমদল উলিয়ায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আজি ৰাজ্যৰ বিভিন্ন জিলাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ শাস্তি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰা হয়। ওদালগুৰিতো সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইপিনে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি ন্যায় সমদল উলিয়ায়। মঙলদৈত আজি এই ন্যায় সমদলত মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
শিলচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্ৰসাদ দাসক আজি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এখন ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰী এই লোকজন শিলচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা 13 ভুৱা চিকিৎসকক প্ৰমাণ পত্ৰ প্ৰদানকে ধৰি কেতবোৰ নীতি বহিৰ্ভূত কাৰ্যত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে অভিযুক্ত দাসে দীৰ্ঘদিন ধৰি চলাই অহা ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান নামৰ স্বীকৃতিবিহীন প্ৰতিষ্ঠান এটাৰ পৰা ভুৱা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছিল। এই প্ৰতিষ্ঠানে প্ৰদান কৰা প্ৰমাণ পত্ৰৰ কোনো আইনসংগত স্বীকৃতি নাই বুলিও শ্ৰীমাহাত্তাই প্ৰকাশ কৰে। আজি অভিযুক্ত দাসক গ্ৰেপ্তাৰৰ পাছত আদালতত হাজিৰ কৰোৱা হয় আৰু অধিক তদন্তৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে।
বৰ্তমানলৈকে 13 ভুৱা চিকিৎসকক জিলাখনত চিকিৎসা সেৱা আগবঢ়াই থকা এনেকুৱা ব্যক্তিক আমি এৰেষ্ট কৰিছো। আমি বিভিন্ন ধৰণৰ সোধপোছ কৰিছো আৰু দেখা গৈছে যে তেওঁলোকে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকে সেৱা আগবঢ়াই আছিলে। এই অভিযানৰ কালত বিভিন্ন আপত্তিজনক নথি পত্ৰ আমি লাভ কৰিছিলো। প্ৰতিজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰৰ পিছতে আমি দেখিছিলো যে এজন ব্যক্তিৰ হাত আছে, যিজন ব্যক্তিৰ নাম হল ডাক্তৰ জে পি দাস, আৰু তেওঁ ইয়াতে এক অবৈধভাৱে চিকিৎসাৰ এটা অনুষ্ঠান তেওঁ চলাই আছে। তাৰ নাম হল নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ। আৰু তেখেতে ভুৱাভাৱে তেওঁ চিকিৎসকসকলক নথি পত্ৰ বা চাৰ্টিফিকেট তেওঁ প্ৰদান কৰে।
পবিতৰা অভয়াৰণ্য আজি 2025-26 পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে পবিতৰাৰ বন্যপ্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প স্থানীয় ৰাইজৰ সহযোগিতাৰে ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰে।
আজি পবিতৰাণ অভয়াৰণ্য ৰাইজৰ কাৰণে, টুৰিষ্টৰ কাৰণে মুকলি কৰি দিয়া হ'ল আৰু মই ভাবোঁ যে এইবাৰো টুৰিষ্টৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়িব ইয়াতে। আৰু আমি এই পবিতৰা অভয়াৰণ্যখন যাতে আমি আৰু বেছি ইয়াতে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰে চিন্তা চৰ্চা কৰি আছোঁ। আৰু ইয়াত টুৰিষ্টৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে আৰু সেই হিচাপত ইয়াতে অন্যান্য যিখিনি আমাৰ সুবিধা আমি কৰিব লাগে সেই সুবিধাবিলাকো আমি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আগন্তুক দিনত আপোনালোকে ইয়াতে আৰু ডেভেলপমেণ্ট বহুত দেখিবলৈ পাব।
পৰ্যটকসকলে এতিয়াৰে পৰা অভয়াৰণ্যখনত জীপ আৰু হাতী ছাফাৰী কৰিব পাৰিব। উল্লেখযোগ্য যে 1998 চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। পবিতৰাত বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গড় আছে। উল্লেখযোগ্য যে 110টা গড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী বিদেশী বহু পৰিভ্ৰমী চৰাই বিচৰণ কৰিছে। উদ্যানখনত 2022 চনত কৰা পিয়ল অনুসৰি 22টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 27টা প্ৰজাতিৰ সৰীসৃপ, 9টা উভচৰ প্ৰজাতিৰ প্ৰাণী, 41বিধ মাছ আৰু 375টা প্ৰজাতিৰ চৰাই আছে। গড়ৰ উপৰি অভয়াৰণ্যখনত ঘাঁহনি, অৰণ্য আৰু জলাশয়ত নাহৰ ফুটুকি, বনৰীয়া মহ, বনৰীয়া গাহৰি আৰু হৰিণৰ কেইবাটাও প্ৰজাতি পোৱা যায়। বদৰপুৰ ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই কালি বুজন পৰিমাণৰ হেৰইন জব্দ কৰে। ৰেল আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ষ্টেচনত সন্দেহজনকভাৱে বিচৰণ কৰি থকা 4 যুৱকক আটক কৰে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আটক কৰা উজ্জ্বল মণ্ডল, অমল মণ্ডল, মদন মণ্ডল আৰু অচিত মণ্ডল নামৰ যুৱককেইজন পশ্চিমবংগৰ মালদহ জিলাৰ নাৰায়ণপুৰৰ বাসিন্দা। হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিলগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ যোৱা নিশা 2টা বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আজি ৰাজকুমাৰ ৰাজভৰ আৰু অজয় কুমাৰ ৰাজভৰ নামৰ 2জন লোকক আটক কৰে। ধাননি পথাৰত হাতীৰ প্ৰৱেশত বাধা দিয়াৰ বাবে স্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্যু হৈছিল। পশ্চিম কাৰ্বি আংলঙৰ এই লোক দুজনে লংকাৰ খাৰিখানা বিলগাঁৱত আনৰ মাটি আধিত লৈ ধান খেতি কৰিছিল। লোক দুজনে খেতিপথাৰত হাতী খেদিবৰ বাবে ব্যৱহাৰ কৰা জাটকা মেচিনত বিদ্যুৎ সংযোগ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। দুয়োজন লোককে সম্প্ৰতি লংকা বন কাৰ্যালয়ত ৰাখি ঘটনা সন্দৰ্ভত সোধা পোছা কৰা হৈছে। স্বাস্থ্য বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত বৃহৎ স্বাস্থ্য শিবিৰ আজি কামৰূপ জিলাৰ চমৰীয়াত মুকলি কৰা হয়। শুশ্ৰষা সেতু শীৰ্ষক এই স্বাস্থ্য শিবিৰ উদ্বোধনী অনুষ্ঠানত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ উপস্থিত থাকে। শিবিৰত 46-জনীয়া অভিজ্ঞ চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰে। গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিতো আজি এনে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। শিবিৰত আজি মুঠ 3,600 ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এতিয়া আহক পৰৱৰ্তী বাতৰি শুনো অৰুণিমা গোস্বামীৰ পৰা।
1985 চনৰ 24 মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅলৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ।
ফ্লেশ নিউজটো আহিছে, তাত পঢ়িছো যে দুলীয়াজান, দুলীয়াজানত মানে মোৰ দাদা হৈছে থানাৰ, কি হৈছে বোলে কিবা গণ্ডগোল লাগিছে, বোলচোন যান চাই আহোগে বুলি পেলাই সি গ'ল। তেনেকে পাৰ্টিও লৈ যোৱা নাই, গৈ পেলাই যেতিয়া বেংকৰ ওচৰ পালেগৈ, গাড়ীৰ পৰা নমাৰ লগে লগে তাক একদম AK-47 পুৰা আনলোড কৰি দিলে, সি ঢুকালে, সেইটো পঢ়িব দিছে। সেইকাৰণে মানে চব মানে আগত ৰৈ আছে কেনেকৈ পঢ়িব এতিয়া। তাৰপিছতে যেতিয়া নামটো দাদাৰ নাম পুতুল বৰা আছিলে, এনেকৈ তাৰ OC পুতুল বৰা থিতাতে নে পঢ়িলোঁ মই নিউজটো, মই থমকি ৰ'লোঁ। এতিয়া যেনেকৈ মোৰ মাতটো টুকাটুক হৈছে তেনেকুৱা, তাৰপাছতে চামহাও কিবা কৰি মই সেই সময়ৰ নিউজখিনি মই পঢ়িলোঁ। নিউজ পঢ়ি ইমানতে শেষ হ'ল বুলি মই নমস্কাৰ দিলোঁ।
অহা 25 অক্টোবৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানৰ বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্মলগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশিকাক। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। যোৰহাটৰ লিচুবাৰী ডেনিছ নগৰৰ ডঃ মূৰ্চনা খুচৰু নামৰ অধ্যাপিকাগৰাকীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এটা অভিলাষী গৱেষণা প্ৰকল্পৰ বাবে বাছনি লাভ কৰিছে। মেঘালয়ৰ USTMৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাগৰাকীয়ে ইছৰোত ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য L1 সন্দৰ্ভত এটা গৱেষণা প্ৰকল্পক নেতৃত্ব দিব। এডিলেডত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক 2 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 265 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিউ শ্বৰ্টৰ 74 আৰু কুপাৰ কলনীৰ 81 ৰাণৰ সহায়ত 3 অভাৰতকৈ বেছি বল বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্জদীপ সিং, হৰ্ষিত ৰাণা আৰু ৱাশ্বিংটন সুন্দৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 264 ৰাণ কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই 73 ৰাণ আৰু শ্ৰেয়াছ আয়াৰে 61 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ এডম জাম্পাই 4টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই প্ৰতিযোগিতাৰ 2খন খেলত জয়লাভ কৰি শৃংখলাত 2-0 অগ্ৰগতি লাভ কৰিছে। অসম ক্ৰিকেট সন্থাই অহা 26 অক্টোবৰৰ পৰা নাগপুৰত হ'বলগীয়া 19 বছৰ অনুৰ্ধ T20 মহিলা ক্ৰিকেটৰ প্ৰথম 3খন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুশি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলি কাৰ্ডম, নেহা চন্দ, পয়োনিধি দাস, গ্ৰীতিশা শইকীয়া, ৰেশ্মী সিনহা, আকাংক্ষা খান্দিল্য, ৰিয়া পোৰেল, অংকিতা সোণোৱাল, ডেইজি তাঁতি, স্বস্তি বিশ্বকৰ্মা আৰু কৌশল্যা চাহু। বজালী জিলাৰ বৰবাং খাণ্ডুপাৰা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক কৃপানাথ চৌধুৰীৰ যোৱা নিশা নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। এগৰাকী কৃতি শিক্ষক আৰু সমাজকৰ্মী হিচাপে পৰিচিত প্ৰয়াত চৌধুৰী বৰবৰীৰ বাণী হাইস্কুল আৰু ৰতনপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। বোমা বিস্ফোৰণত ক্ষতিগ্ৰস্ত কোকৰাঝাৰ আৰু চালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথেৰে আজি পুনৰ ৰেল চলাচল আৰম্ভ। ঘটনা সংক্ৰান্তত এজন লোকক অসম আৰক্ষীৰ চিনাক্তকৰণ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বঙাইগাঁৱত আজি আত্মসহায়ক গোটৰ 20,308গৰাকী সদস্যক 10,000 টকাকৈ চেক বিতৰণ। জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল। শিলচৰত ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তিক গ্ৰেপ্তাৰ। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ এডিলেডত অনুষ্ঠিত আজি দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ 2 উইকেটত জয়লাভ।